Good evening. Ito Agashwani Kohima. Samlaga khobor puriya sim kongnongla. Pohla headlines. Prime Minister Narendra Modi bar Russia aru Austria de tintin official mofisal jagina Moscow de pungjise. Supreme Court pa center aru National Testing Agency logot NEET UG paper leak case de ito samni report file koribili koirise. National Testing Agency bra Common University Entrance Test undergraduate karni answer ki release kuri disi aro Deputy Commissioner wo khabar janaisi to yang dam laga radial gates kan kholai diken access pani do ekta hissa pra chhari dibuli thagya janai dise itia pura khobor Prime Minister Narendra Modi bar Russia aro Austria de tintin official mofisal jaikina ajisam Moscow de pungjise tar bra Moscow airport e guard of honor ru paise Modi bar social media platform exi koisi ke tar bra duita desh ma jodi special aro privileged strategic partnership takot kori dibole aro bishido cooperation laga ahi thakya samoy jaga khandi takot kori dibole manjur janaise tar bra kosi ke amikhan desh ma jodi jure takot kori dia bra amikhan laga manukhan dangor hisabhi lab hobole India and Russia majodi ahyakale 22nd annual summit samni somedi Prime Minister Modi aru Russian President Vladimir Putin bra bilateral issues pura do saijabole ase tai khan bra soplaka icha laga regional aru global onotiti bhavana ru bujabuji khan bi bhag koribole ase duita leaders bra bi groupings de bilateral engagement khan BRICS Shanghai Cooperation Organization G20 East Asia Summit aru UN nishina laga status khan dibi motob dibole ase ayakali prime minister bar russia di indian community logoti batchit koribole ase tai bar kremlin di anchan sipai khan laga tom di redicta rakhi dibo aru moscow exhibition venue di rostadom pavilion dibi jabole ase ito engagement pasodi duita leaders majodi restricted level kothabata koribo jonto pasodi delegation level kothabata rakhibole ase Supreme Court pa center aru National Testing Agency NTA logode NEET UG paper leak case di ito samne report ekta file koribole koi dise uchcha court pa CBI logode case di itiada koriya di ito pa investigation di status report ekta file koribole janai dise apex court pa NTA center aru CBI logot nicho reports kando aya witness di sampang spajidakte ito logo juma kori dibole koi se ekta bench di Chief Justice D.Y. Chandrajot, Justice J.P. Partiwala aru Justice Manoj Mishra Khanbra, NEET UG exam loko joriya onurodh laga batch di hone rakhise jonde medical test di niyam nahua kam kurise kua khan aru exam lagto dubara conduct koribole jonai dibo karone mangya khan milai kena thakise Chief Justice of India bra koise ki exam laga sanctity compromise koriya du pakka hoise kintu debra koise ki retest koribole order na diya kodi leak kiman hoise ইটো দি জানিবলৈ দৰকাৰ আছে উচ্চ কৰ্তৃপক্ষ কৈছে যে এক্সাম কেনচেল কৰি দিয়াৰ উপায় না থাকিলে তেতিয়াহে কৰিবলৈ আছে ইতিয়া মামলাটো আহিয়া থাৰ্সি হনিবলৈ লিষ্ট কৰি দিছে এনটিএ বা নেচনেল এলিজিবিলিটি কাম এন্ট্ৰান্স টেষ্ট আণ্ডাৰ গ্ৰেজুৱেট ইয়ানে নীট ইউজি দো এমবিবিএছ বিডিএছ আয়ুষ আৰু দুসৰা কোর্সেস কান সরকার আৰু প্ৰাইভেট ইনষ্টিটিউচনছ কান দেশপুৰাদি এডমিশ্যন কৰিবলৈ কাৰণে কণ্ডাক্ট কৰিছে National Testing Agency bra Common University Entrance Test Undergraduate COET UG 2024 karne answer key do release kuri dise students karne answer keys challenge kuri bole win to do ahya kaleta khula thagibole ase answer keys release kuri dia bra results janai dibole taiyar kuri dia ase results kan do ek hafta phidori janai dibole ase answer key bra candidates ko de nicho scores de ITI ekta digina 261 participating universities de admission lobole কারণে সুবিধার কারণে আইডিয়া তো দিবলে আছে সবচেয়ে পহলাবার কারণে COET UG দো হাইব্রিড মোড দি কন্ডাক্ট করেছে আর 15 সাবজেক্টস কারণে টেস্ট কান্ড পেন পেপার বেস দি রাখেছে আর দুসরা 48 সাবজেক্টস কম্পিউটার বেস দি রাখেছে ইদু সল 13.4 লাখ ক্যান্ডিডেটস বা আন্ডার গ্রাজুয়েট কোর্সেস কান 261 সেন্ট্রাল স্টেট ডিম আর প্রাইভেট ইউনিভার্সিটিস কান দি এডমিশন লব কারণে কমন এন্ট্রান্স টেস্ট কারণে রেজিস্টার করেছে তো ইয়াং দে নারুকি কেন পানি আহিয়া আর পানি লেভেল উঠি থাকিয়া কারণে ডেপুটি কমিশনার ভুখাবা জানা দিছে যে তো ইয়াং ড্যাম লাগা রেডিয়াল গেটস কান্তো খোলাই দিকে এক্সেস পানির হিসাব একটা বড় ছাড়ি দিবলে আছে ইডো কারণে ডেপুটি কমিশনার বা একটা পাবলিক এডভাইজারি দি কইছে ইডো ছাড়ি দিয়া সময় পানি এক্সেস তো ইয়াং পাওয়ার হাউস লাগা তো ইয়াং নদী নিচি জায়গা ভালি পোলা বলে আছে ইডো কারণে মানুখান লোক তো ইয়াং নদী নিচি জায়গা দি নদী সামনে দি রেডিয়াল গেটস খোলাই দিয়া সময় হাণ্টিং, ফিশিং, কেম্পিং নকৰিবলৈ নহলে দুসৰা কোনো কাম নকৰিবলৈ এডভাইচ দিছে। আপনি খান আকাশবাণী কোহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বাইদেউ খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাৰ পৰা শুনিবলৈ পাৰিব। সুপ্ৰিম কোৰ্ট পৰা চেণ্টেলকুটি মাইকী ইমপ্লয়িজ কাৰণে মেনষ্ট্ৰুৱেল লিভ ডে মডেল পলিচি এটা বনাবলৈ ষ্টেট আৰু দুসৰা ষ্টেক হোল্ডাৰ্ছ লগত সুতা মিলা কৰিবলৈ জনাই দিছে। একটা বেঞ্চ দি চিফ জাষ্টিছ ডি ৱাই চন্দ্ৰজুত, জাষ্টিছ জে পি পাটিৱালা আৰু জাষ্টিছ মনোজ মিশ্ৰৰ পৰা মিলাই কিনে মেনষ্ট্ৰুৱেল লিভ পলিচি মাঙিয়া পি আই এলটো ডিছপজ কৰি দিছে আৰু মিনিষ্ট্ৰী অব ৱিমেন আৰু চাইল্ড ডেভেলপমেণ্ট লগত এইটো দি পলিচি এটা বনাই দিবৰ কাৰণে ষ্টেক হোল্ডাৰ্ছ লগত মিটিংখন ৰাখিবলৈ জনাই দিছে। বেঞ্চ পৰা কৈছে কি এইটোতো পলিচি লগত জোৰে ইছ্যু এটা আছে আৰু কৰ্ট পৰা চাই দিবলৈ লগা ইছ্যু নহয়। কৰ্ট পৰা এইটো নিচিনা লিভটো মাইকীখন লগত দিবলৈ ফেচলা বনাই দিয়াৰ পৰা ইমপ্লয়াৰ্ছ পৰা তাইখন লগত ইমপ্লয় না কৰি দিব পাৰে। উচ্চ কোৰ্ট পৰা কৈছে কি মেনষ্ট্ৰুৱেল লিভ কাৰণে পলিচি দি ইণ্ডিপেণ্ডেণ্ট ফেচলা বনাবৰ কাৰণে ষ্টেট চৰকাৰ লগা ৰাস্তা দি এইটোৰ পৰা নাৰোখাব বুলি কৈ দিছে। নিখোজ সুক্ৰীটো কোহিমা মিউনিচিপেল কাউন্সিল কি এম চি লগা চেয়াৰপাৰ্চন হিচাপ আৰু ক্ৰিলিভি ছচিটো ডেপুটি চেয়াৰপাৰ্চন হিচাপে ইলেক্ট কৰি দিছে। কে এম চি ডি ইউ এল বিজ বনাবলৈ কাৰণে হাই পাৱাৰ কমিটি লগা মিটি ফেচলাটো বনাইছে যোনটো এন ডি পি পি চেণ্ট্ৰেল অফিচ কোহিমাদি ৰাখিছে। কমিটিটি চালহতনীয় খ্ৰচি লেজিছলেটৰ ইনচাৰ্জ আৰু মিনিষ্ট্ৰী ফৰ ৱিমেন ৰিচৰ্চেছ ডেভেলপমেণ্ট আৰু হৰ্টিকালচাৰ ডঃ কেখ্ৰিলি হিয়মে, এডভাইজাৰ ফৰ স্কুল এডুকেশ্যন আৰু চিইআৰটি টি কেলি টাচো, ভাইচ প্ৰেচিডেণ্ট চি এ বি এন ডি পি পি আৰু প্ৰিচালি পেনিয়া, প্ৰেচিডেণ্ট এন ডি পি পি কোহিমা ৰিজন লগত এন ডি পি পি পৰা কে এম চি লগা ইলেক্টেড কাউন্সিলাৰ্ছ থাকিছে। কোহিমাদি 19 ৱাৰ্ডছ পৰা 13টো এন ডি পি পি পৰা থাকি আছে। ডিব্ৰুগড় টাউন কাউন্সিল লগা চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন কাৰণে ইলেকশ্যনটো ডেপুটি কমিশ্যনাৰ লগা অফিচ কোহিমাদি আজি ৰাখিছে। ক্ৰিলিলি কেহৰটো চপলাকা মঞ্জৰী চেয়াৰমেন হিচাপ ইলেক্ট কৰিছে। ইটো হিচাপ কেখ্ৰি নিনিঅ জেম্বোদবি চপলাকা মঞ্জৰী ডেপুটি চেয়াৰমেন হিচাপে ইলেক্ট কৰি দিছে। ডেপুটি কমিশ্যনাৰ কোহিমা কুমাৰ ৰামনিকান্ত পৰা নতুন ইলেক্টেড মেম্বাৰ্ছ লগতে কংগ্ৰেচুলেট কৰিছে আৰু ইলেক্টৰেটছ পৰা তাইখনৰ পৰা বিশ্বাস ৰাখি দিয়াটো একনলেজ কৰি দিছে। ডি চি বা চেয়াৰমেন, ডেপুটি চেয়াৰমেন আৰু কাউন্সিলাৰ্ছ লগতে ডিব্ৰুগড় টাউন লগা উন্নতিৰ কাৰণে মিলাই কিনে কাম কৰিবলৈ অনুৰোধ কৰিছে। কিকোইমা বস্তি কোহিমাদি অলপ দিন আগতে মাটি গিৰিয়াৰ পৰা ঘৰখন নষ্ট কৰি দিয়া আৰু কিকোইমা আৰু মীমা বস্তি মাজেদি ৰাস্তা দুপুৰা কাটি যাইছে। এম এল এ কে ভি পতি ছফি লগতে অফিচিয়েলছ দি এছ ডি অ চিভিল জাখামা নুকপাই কন্যাক, ই ই পাৱাৰ ৱা পাঙিনবা এম জামিয়াৰ আৰু কিকোইমা ভিলেজ কাউন্সিল চেয়াৰমেন বালি কেৰি খান বা মাটি গিৰা জাগা দি যাই কিনে নোকচান হোৱা কাৰণ চাই আছে। ছফি পৰা অৱস্থাটো চাইছে আৰু অফিচিয়েলছ লগত মামলাটো হাই অথৰিটিৰ লগত উঠাই দিবলৈ জনাই দিছে। আৰু এছপাইৰেশ্যনৰ ব্লক প্ৰগ্ৰাম নিচিদি নীতি আয়োগ পৰা তিন মহিনা কেম্পেইনটো সম্পূৰ্ণতা অভিযান দি পিছু বস্তি দি আজি লাখ কৰি দিছে। ইভেণ্টটিৰ কথা কৰি ডেপুটি কমিশ্যনাৰ নকলক আৰি খাম্পাৰ পৰা আজিকালি সময় দি বেংক একাউণ্ট একটা ৰাখিবলৈ দৰকাৰ জনাই দিছে আৰু জমা কৰি থাকিয়াখন লগত যদি একাউণ্ট নাথাকিলে খোলা বুলি মনত আহি দিছে। আৰি খাম্পাৰ পৰা আলাগ আলাগ ডিপাৰ্টমেণ্ট হেডছ লগতে মিলাই কিনে তিন মহিনা সম্পূৰ্ণতা অভিযান প্ৰগ্ৰামটো ব্লক দি কামিয়াব কৰি দিবলৈ একজন এজন লগত মদক দিবলৈ অনুৰোধ কৰিছে। প্ৰগ্ৰাম সময় দি আধাৰ এনৰলমেণ্ট আৰু কাৰেক্টিভ ড্ৰাইভ, আয়ুষ্মান কাৰ্ড জেনেৰেশ্যন কাৰ্ড বনাই দিয়া, মেডিকেল ট্ৰিটমেণ্টটো হাইপাৰটেনশ্যন ডায়েবেটিছ জি ৰাখিছে আৰু এছ এইচ জি আৰু আলাগ আলাগ ডিপাৰ্টমেণ্টছ পৰা ষ্টলছ কাৰ্ড দেখাই ৰাখিছে। খবৰ চেষ্টি হেডলাইনছ দুবাৰ জনাই দিয়া আছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু ৰাছিয়া আৰু অষ্ট্ৰিয়াৰে তিনিটা অফিচিয়েল মফিচিয়েল যাই কিনে মস্কোদে পুঞ্জিছে। সুপ্ৰীম কোৰ্ট পাছ চেণ্টাৰ আৰু নেশ্যনেল টেষ্টিং এজেঞ্চীৰ লগত নীট ইউ জি পেপাৰ লীক কেছ দি এইটো চামনি ৰিপৰ্ট এটা ফাইল কৰি দি বুলি কৈছে। নেশ্যনেল টেষ্টিং এজেঞ্চি বা কমান ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্টটো আণ্ডাৰ গ্ৰেজুৱেট কাৰণে আনচাৰ কি ৰিলিজ কৰি দিছে আৰু ডেপুটি কমিশ্যনাৰ ৱু খাবাৰ জনাই দিছে কি টয়াং ডেম লগা ৰেডিয়েল গেটছখন খোলাই দি কিনে এক্সেছ পানী দুইটা হিচাপ পৰা ছাৰি দিবলৈ থাকে জনাই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেছ কৰি আছে। আপুনি খান চব কাৰণে ভাল ৰাতি হবি।